চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
তোমাকে প্রেম করু, মই তোমাকে প্রেম করু, মই তোমাকে প্রেম করু, পিছলে উভতি না যাও, তোমার আগতির নত করি, যদি যাব পারু তু আহিলে জীবন, পিছলে উভতি না যাও, তোমার আগতির নত করি, যদি যাব পারু তোমার পথে, দু কষ্ট আহিলে জীবন, পিছলে উভতি।
প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ শেষৰখন পুস্তক অৰ্থাৎ মলাখী ভৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানটোত আমি এই মলাখী পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ কেৱল 8 নম্বৰ পদটো পঢ়ি তাৰ ভিত্তিতে আলোচনা আগবঢ়াইছিলো, আৰু তাত বিশেষভাৱে আমি এই কথা পাইছিলো যে ইছৰাইলীয় লোকসকলে ঈশ্বৰৰ যি বিধি তেওঁলোকক দিয়া হৈছিল, দশমাংশৰ বিধি, সেই বিধি পালন কৰি চলা নাছিল। ঈশ্বৰে সেই কথা তেওঁলোকক আঙুলিয়াই দিছিল আৰু তেওঁলোকে ঈশ্বৰলৈ দশমাংশ আৰু দান উপহাৰ আদি আগবঢ়োৱাৰ ক্ষেত্ৰত ঈশ্বৰক ঠগাইছিল বুলি ঈশ্বৰে অভিযোগ কৰিছিল। আজিৰ অনুষ্ঠানত আমি এই মলাখী পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছো। মলাখী ভৱবাদীৰ দিনৰ ইছৰাইলীয় লোকসকলে যেনেদৰে ঈশ্বৰলৈ দান আগবঢ়োৱা উচিত আছিল তেনেদৰে আগবঢ়োৱা নাছিল, সেইবাবে ঈশ্বৰে সেই মানুহবোৰক ঠগ প্ৰবঞ্চক বুলি কৈছিল। ঈশ্বৰে অতি চোকা ভাষাৰে মানুহবোৰক সমালোচনা কৰা আমি আজিও পঢ়িবলৈ পাম। আমি পাঠ কৰি দিম মলাখী তিনি নম্বৰ অধ্যায়ৰ ন নম্বৰ পদটো প্ৰথমতে পঢ়ি দিব খুজিছো। আপোনাৰ যদি বাইবেল আছে চাই যাব, আৰু যদিহে বাইবেল নাই অনুগ্ৰহ কৰি আমি পাঠ কৰি দিম, মন দি শুনিব। ইয়াত এনেদৰে লিখা আছে, তোমালোক অতি অভিশপ্ত, কিয়নো তোমালোকে মোকেই ঠগাইছা, এনেকি গোটেই জাতিয়েই ঠগাইছে। ঈশ্বৰে অতি চোকা ভাষাৰে কথাখিনি কৈছে। ইছৰাইলৰ লোকসকলে বিধানমতে ঈশ্বৰলৈ দিবলগীয়া দান দিয়া নাছিল, সেইবাবে তেওঁলোকে ঈশ্বৰক ঠগাইছিল বুলি ঈশ্বৰে অভিযোগ কৰিছে। আজি অৱশ্যে খ্ৰীষ্টীয় বিশ্বাসীসকল তেওঁলোকৰ নিচিনাকৈ বিধানৰ অধীন নহয়। আমি আজি অনুগ্ৰহৰ কালতহে বাস কৰি আছো। এই অনুগ্ৰহৰ কালত আমি যিমান পাৰোঁ সিমান ঈশ্বৰলৈ দান আগবঢ়োৱাটো ঈশ্বৰে বিচাৰে। কিছুমান মানুহে দশমাংশতকৈ বহু বেছি দান দিব পাৰিব পাৰে, তেনেকুৱা সামৰ্থ্য তেওঁলোকৰ আছে, কাৰণ ঈশ্বৰে বহুতো মানুহক তেনেদৰে ধনী চহকী অৱস্থাত ৰাখিছে। তেওঁলোকে দশমাংশতকৈ বহু বেছি পৰিমাণে দান দিব পাৰে, আৰু আমি ভাবোঁ যে আজিৰ বহু চহকী মানুহে ঈশ্বৰলৈ বহু বেছিকৈ দান আগবঢ়োৱা উচিত। বহুতো পাবত গজা বিশ্বাসী দল ওলাইছে, আৰু তেনে কিছুমান দলে খ্ৰীষ্টীয় বিশ্বাসীসকলক মুচিৰ বিধানৰ অধীন কৰিব বিচাৰে, আৰু খ্ৰীষ্টীয় লোকসকলক দশমাংশকে ধৰি সকলো ধৰণৰ মুচিৰ বিধান পালন কৰিবলৈ বাধ্য কৰিব খোজে। তেনে লোকৰ দলবিলাকে বা তেনেকুৱা দলৰ লোকসকলে দশমাংশ দিয়াটো বাধ্যতামূলক। তেওঁলোকৰ দলবোৰ সেইবাবে অতি ধনী, অতি চহকী। তেনেহলে আমি বাৰু এই বুলি ক'ব নোৱাৰোনে যে আন যিসকল লোকে দশমাংশ দিয়াটো বাধ্যতামূলক বুলি নাভাবে তেওঁলোকে ঈশ্বৰলৈ যিমান পৰিমাণে দান আগবঢ়োৱা উচিত সিমান দান আগবঢ়োৱাই নাই? আচলতে আমি বিধানৰ অধীন নহয়, অনুগ্ৰহৰ অধীন, আৰু আমি দশমাংশতকৈ অধিক দান আগবঢ়োৱা উচিত যদিহে আমাৰ সামৰ্থ্য আছে। কিন্তু মানুহবোৰে তেনেদৰে দান নিদিয়ে, সেইবাবেই আমি ঈশ্বৰৰ পৰিচৰ্যাবোৰত যিমান আশীৰ্বাদ দেখা উচিত আছিল সিমান দেখিবলৈ নাপাওঁ। বহুতো মণ্ডলীত শিক্ষকে ঈশ্বৰৰ বাক্য শিকায়, কিন্তু তেওঁলোক বিশেষ একো আগবাঢ়িব পৰা নাই, এইবুলিয়েই আমি ক'ব লাগিব। ঈশ্বৰে এইটো পৰিষ্কাৰ কৰি দিছে যে আমি কেনেদৰে দান আগবঢ়াওঁ সেইটোলৈ তেওঁ লক্ষ্য ৰাখে। যদিহে কোনো ব্যক্তি নাইবা মণ্ডলীয়ে দান দিবলৈ ইচ্ছুক নহয়, তেনেহলে ঈশ্বৰে আশীৰ্বাদ কৰিব বুলি প্ৰতিজ্ঞা কৰা নাই। আমি বিশ্বাস কৰোঁ ঈশ্বৰে তেওঁৰ প্ৰতি ভক্তি ৰখা যিকোনো অনুগত লোককে আশীৰ্বাদ কৰিব, কিন্তু তাৰ মানে ধন সম্পত্তিৰ আশীৰ্বাদ নহবও পাৰে। পাচনি পৌলে আমাক কৈছে যে ঈশ্বৰে আমাক খ্ৰীষ্টত সকলো আত্মিক আশীৰ্বাদেৰে আশীৰ্বাদ কৰিছে। গতিকে ঈশ্বৰৰ প্ৰতি যি লোক উদাৰ, সেই লোকসকলকো ঈশ্বৰে উদাৰভাৱে আশীৰ্বাদ কৰিব। এই মহান নীতিটো আমি সমগ্ৰ ঈশ্বৰৰ বাক্যতেই প্ৰকাশ পাই উঠা দেখিবলৈ পাওঁ। বহুতো বাইবেল বিশ্বাসী খ্ৰীষ্টীয় মণ্ডলী লাহে লাহে শুকাই গৈ একেবাৰে গুৰিতে মৰি যোৱা অৱস্থা পোৱা আমি জানিবলৈ পাইছো। ইয়াৰ মূল কাৰণ আছিল এইয়ে যে মানুহবোৰে যিদৰে ঈশ্বৰলৈ দান আগবঢ়োৱা উচিত আছিল তেনেদৰে দান আগবঢ়োৱা নাছিল। যদি আমি তেওঁলৈ আমাৰ অন্তৰ মুকলি কৰি দিওঁ, তেনেহলে তেওঁ আমালৈ তেওঁৰ অন্তৰ মুকলি কৰি দিব। সা সম্পত্তি আদি জাগতিক আশীৰ্বাদৰ বাবে নহয়, সেইবোৰ আছিল ইছৰাইলীয় লোকৰ বাবে। তেওঁ আমাক আত্মিক আশীৰ্বাদ দিবলৈহে প্ৰতিজ্ঞা কৰিছে। খ্ৰীষ্টত স্বৰ্গীয় ঠাইবোৰত সকলো আত্মিক আশীৰ্বাদেৰে আমাক আশীৰ্বাদ কৰাই তেওঁৰ উদ্দেশ্য। ঈশ্বৰে তেওঁৰ লোকসকলৰ প্ৰতি কৰা প্ৰতিজ্ঞা পূৰণ কৰিছিল। হিজকিয়া ৰজাৰ দিনত ইছৰাইলীয় লোকবিলাকৰ মাজত এটা পুনৰ জাগৰণ ঘটিছিল। দ্বিতীয় বংশাৱলী 31 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদত আমি এইবুলি পঢ়িবলৈ পাওঁ, তাতে চাদুকৰ বংশৰ অজৰীয়া প্ৰধান পুৰোহিতে তেওঁক এই উত্তৰ দিলে, যেতিয়াৰে পৰা লোকবিলাকে যিহুৱাৰ গৃহলৈ উপহাৰ আনিবলৈ ধৰিলে তেতিয়াৰে পৰা আমি হেঁপাহ পলুৱাই খাইছো আৰু অনেক এৰিলো, কিয়নো যিহুৱাই তেওঁৰ প্ৰজাবিলাকক আশীৰ্বাদ কৰিলে তাতে এই বৰ বৰ দমবোৰ বাকী থাকিল। অৰ্থাৎ মানুহবোৰে প্ৰয়োজনতকৈও অধিকভাৱে মন্দিৰলৈ দান আগবঢ়াইছিল। ইছৰাইলীয় লোকসকলে নিয়ম তম্বু নিৰ্মাণ কৰাৰ সময়ত মুচিয়ে মানুহবোৰৰ পৰা দান বিচাৰিছিল আৰু তেওঁ মানুহবিলাকক দান দিয়াত বাধা দিবলগীয়া অৱস্থা হৈছিল কাৰণ মানুহবোৰে অতিশয় অধিক পৰিমাণে দান আগবঢ়াবলৈ ধৰিছিল। মানুহক দান দিয়াত বাধা দিবলগীয়া অৱস্থা হোৱা কথাটো চিন্তা কৰি চাওকচোন। দান দিয়াত বাধা দিবলগীয়া অৱস্থা হোৱা কথা সেইটোৱেই মাত্ৰ আছিল বুলি আমি ক'ব পাৰোঁ, কিন্তু সঁচাকৈয়ে তেনেকুৱা কৰিব লগা হৈছিল কাৰণ মানুহবিলাকে প্ৰয়োজনতকৈও অধিক পৰিমাণে দান আনিছিল। এতিয়া আমি মলাখী 3:10 পদটো পঢ়ি দিম। মোৰ গৃহত আহাৰ হ'বৰ নিমিত্তে তোমালোকে ভঁৰাললৈ গোটেই দশমভাগ আনা। বাহিনীবিলাকৰ জিহুৱাই কৈছে, মই তোমালোকলৈ আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম, আৰু ঠাইয়ে নধৰাকৈ তোমালোকলৈ আশীৰ্বাদ বৰ্ষাম নে নবৰ্ষাম তাক জানিবলৈ তোমালোকে ইয়াৰেই মোক পৰীক্ষা কৰিছোৱা। আমি আকৌ এই কথা সোঁৱৰাই দিব খুজিছো যে আমি আজি বিধানৰ অধীন নহয়। আমি কাকো কোনো কথা জোৰকৈ পালন কৰিবলৈ বাধ্য কৰাব নোৱাৰো, কোনো আমি বিধান কাৰো ওপৰত জাপি দিব নোৱাৰো, কিন্তু খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি দশমাংশতকৈও অধিক দিয়া উচিত দিব পাৰোঁ যদিহে ঈশ্বৰে আমাক সেই সামৰ্থ্য দিছে। যদিহে আমি খ্ৰীষ্টক প্ৰেম কৰোঁ তেতিয়াহ'লে আমি ত্যাগপূৰ্ণভাৱেৰে অধিক অধিককৈ নিশ্চয় দান দিব পাৰোঁ, কিন্তু খুব কম মানুহেহে ঈশ্বৰক তেনেদৰে দান আগবঢ়োৱা দেখা যায়। আচলতে দশমাংশটো হৈছে আৰম্ভণিৰ এটা মাপকাঠি মাত্ৰ, সেইটো আমাৰ আৰম্ভণিহে মাত্ৰ। সেই মাপকাঠিৰে আমি আমাক জুখি চাব পাৰোঁ আমি কিমান দান দিছোঁ সেই কথা, কিন্তু আমি কোনো কটকটীয়া বিধান বান্ধি দিব নোৱাৰোঁ। তোমালোকে ভঁৰাললৈ গোটেই দশমভাগ আনা। আজি আমি যেনেকৈ কোনো বিধানৰ অধীন নহয় তেনেকৈ তেতিয়াৰ দৰে আজি আচলতে আমাৰ কোনো ভঁৰালো নাই। সেই সময়ত ভঁৰালটো মন্দিৰৰ এটা অংশ আছিল। মন্দিৰৰ চাৰিওপিনে কিছুমান ঘৰ আছিল আৰু সেইবোৰ ভঁৰাল হিচাপে ব্যৱহাৰ কৰা হৈছিল। মানুহে দশমাংশ হিচাপে অনা বয় বস্তুবোৰ সেই ভঁৰালবোৰত জমা কৰি ৰখা হৈছিল। নহিমিয়া জিৰচালেমলৈ উভতি আহি টোবিয়া নামৰ শত্ৰুজনক পৰিষ্কাৰ কৰি থোৱা মন্দিৰৰ এনে ভঁৰাল এটাত থিতাপি লৈ থকা দেখিবলৈ পাইছিল। সেইটো একেবাৰে চাফ চিকুণ কৰি থোৱা হৈছিল কাৰণ মানুহবিলাকে যিমানকৈ দশমাংশ আনিব লাগিছিল সিমানকৈ মন্দিৰলৈ দশমাংশ অনা নাছিল, সেইবাবেই কোঠাটো নিশ্চয় খালী হৈ আছিল আৰু সেইবাবে টোবিয়াৰ কাৰণে কোঠা এটা পোৱা গৈছিল। কিন্তু নহিমিয়াই টোবিয়াৰ বয় বস্তু আদি বাহিৰ কৰি টোবিয়াক তাৰ পৰা খেদি ঠাইখিনি পৰিষ্কাৰ কৰিছিল। তাৰ পাছত মানুহে সেই কোঠা ভৰাবলৈ তেওঁলোকৰ দানবোৰ আনিবলৈ আৰম্ভ কৰিছিল। আজি অৱশ্যে আমাৰ গীৰ্জাঘৰবোৰত এনেকুৱা ভঁৰাল ঘৰ নাই আৰু আমি তেনেধৰণে দান আগো নবঢ়াওঁ কাৰণ ইছৰাইলীয় লোকসকলে তেওঁলোকৰ উৎপাদনৰ সামগ্ৰীবোৰহে দান হিচাপে আনিছিল, পশু ফচল ইত্যাদি। বলি আগবঢ়োৱাৰ বিধানখিনি পঢ়ি চালে আমি দেখিবলৈ পাওঁ যে ঈশ্বৰে বলি দিয়া জন্তুটোৰ এটা অংশ পুৰোহিতৰ বাবে নিৰ্ধাৰিত কৰি দিছিল আৰু পুৰোহিতসকলে তেতিয়াই সেই বলি খাব লাগিছিল। মাংসখিনি সংৰক্ষণ কৰি ৰাখিবলৈ তেওঁলোকৰ কোনো ৰেফ্ৰিজাৰেটৰ আদি নাছিল। সেই গৰম বতৰত মাংসখিনি নিশ্চয় সোনকালে বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে, গতিকে ঈশ্বৰে তেওঁলোকক সেই মাংস লগে লগে খাবলৈ কৈছিল। কিন্তু আন শস্যবিলাক ভঁৰালত জমা কৰি ৰাখিবলৈ কোৱা হৈছিল প্ৰয়োজনত ব্যৱহাৰ কৰিবলৈ। এতিয়া 11 পদটো পঢ়িম। মই তোমালোকৰ নিমিত্তে গ্ৰাস কৰোতাক ধমকি দিম, তাতে সি তোমালোকৰ ভূমিৰ শস্য নষ্ট নকৰিব, নাইবা তোমালোকৰ বাৰীৰ দ্ৰাক্ষালতাই অসময়ত গুটি নসৰাব, ইয়াক বাহিনীবিলাকৰ জিহুৱাই কৈছে। যদি তেওঁলোকে ঈশ্বৰলৈ উদাৰভাৱে দান আগবঢ়ায় তেনেহলে ঈশ্বৰে কৈছিল, মই তোমালোকলৈ আকাশৰ পৰা আশীৰ্বাদ বৰষাম আৰু গ্ৰাস কৰোতাক ধমকি দিম। গ্ৰাস কৰোতা মানে শস্য নষ্ট কৰা কাকতি ফৰিং। সেই কাকতি ফৰিংবোৰৰ ভোক কেতিয়াও নকমে। সন্মুখত সেউজীয়া যি দেখে তাকেই এফালৰ পৰা সেইবিলাকে খাই যায়। ইছৰাইল দেশলৈ প্ৰায়বোৰ দুৰ্ভিক্ষই আহিছিল এনে কাকতি ফৰিঙৰ জৰিয়তে, কিন্তু এতিয়া ঈশ্বৰে কৈছে, মই তোমালোকৰ নিমিত্তে গ্ৰাস কৰোতাক ধমকি দিম, যাতে শস্য নষ্ট নহয়। আজিও ঈশ্বৰক ত্যাগ কৰা দেশ বা জাতিৰ ওপৰলৈ ঈশ্বৰৰ পৰা সুধ বিচাৰ দণ্ড নামি আহে। সেইকাৰণেই আজি আমাৰ চাৰিওপিনে বিভিন্ন ধৰণৰ অভাৱ অনাটন, শক্তিৰ অনাটন, নানা বিষয়ৰ অনাটন, পৰিষ্কাৰ খোৱা বস্তুৰ অভাৱ, বজাৰত পোৱা কোনো এটা বস্তু আনি খোৱাৰ আগতে আমি চিন্তা কৰিব লগা হয় কিবা ভেজাল নাইতো। কিন্তু এইবোৰ আচলতে ভৱিষ্যতৰ বাবে আমাক ঈশ্বৰে সাৱধান কৰি দিয়া কথাহে। তাতে সি তোমালোকৰ ভূমিৰ শস্য নষ্ট নকৰিব, নাইবা তোমালোকৰ বাৰীৰ দ্ৰাক্ষালতাই অসময়ত গুটি নখৰাব। বাহিনীবিলাকৰ জিহুৱাই কৈছে, তোমালোক সন্তোষজনক দেশৰ লোক হ'বা, অৰ্থাৎ তেওঁলোকৰ শস্য উপচি পৰিব। এতিয়া 12 নম্বৰ পদটো পঢ়ি দিছো। আৰু সকলো জাতিয়ে তোমালোকক ধন্য বুলিব, কিয়নো বাহিনীবিলাকৰ জিহুৱাই কৈছে, তোমালোক সন্তোষজনক দেশৰ লোক হ'বা। যেতিয়া ঈশ্বৰৰ সৈতে ইছৰাইল জাতিৰ সম্বন্ধ ঠিক আছিল, তেতিয়া তেওঁলোক পৃথিৱীৰ আন আন জাতিবিলাকৰ বাবে আশীৰ্বাদৰ নিচিনা আছিল। ঈশ্বৰৰ প্ৰতি সততাই আচলতে তেওঁলোকক সকলো জাতিৰ প্ৰতি আশীৰ্বাদস্বৰূপ কৰি তুলিছিল। সততা নোহোৱাকৈ আমি পবিত্ৰ হ'ব নোৱাৰো। যখৰিয়া 8 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত আমি এইবুলি পঢ়িবলৈ পাওঁ, হে যিহুদা বংশ আৰু হে ইছৰাইল বংশ, জাতিবিলাকৰ মাজত তোমালোক যেনেকৈ হাওৰ বিষয় হৈছিলা, তেনেকৈ মই তোমালোকক উদ্ধাৰ কৰাত তোমালোক আশীৰ্বাদৰ বিষয় হ'বা। ভয় নকৰিবা, তোমালোকৰ হাত সবল হওক। ইয়াত ভৱিষ্যতলৈ চোৱা হৈছে। ঈশ্বৰে তেওঁলোকক কৈছিল যে তেওঁলোকক গোটেই জাতিবোৰৰ কাৰণে আশীৰ্বাদস্বৰূপ কৰিব। যেতিয়া ইছৰাইলে ঈশ্বৰক সেৱা কৰে, তেতিয়া এই জাতি আন জাতিৰ বাবে আশীৰ্বাদস্বৰূপ হয়। এতিয়া ঈশ্বৰে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াস্বৰূপে ইছৰাইলীয় লোকবিলাকে কৰা 8 নম্বৰ চোকা মন্তব্যটো আমি দেখিবলৈ পাম। পাঠ কৰি দিম 13 নম্বৰ পদ। যিহুৱাই কৈছে, মোৰ অহিতে কোৱা তোমালোকৰ বাক্যবোৰ টান হৈছে, তথাপি তোমালোকে কৈছা, আমি কিহত তোমাৰ অহিতে কথা কলো। মানুহবিলাকে কৈছে, আমি তোমাৰ বিৰুদ্ধে কিবা কোৱা দেখোন মনতেই নপৰে। কিন্তু প্ৰতিটো কথা ঈশ্বৰে পৰিষ্কাৰ কৰি দিছে। 14 নম্বৰ পদ, তোমালোকে কলা, ঈশ্বৰৰ ভজনা কৰা ব্যৰ্থ, আৰু আমি যে তেওঁৰ পালনীয় পালন কৰিলো আৰু বাহিনীবিলাকৰ জিহুৱাৰ আগত শোক বস্ত্ৰেৰে অহা যোৱা কৰিলো, তাত আমাৰ কি লাভ হ'ল? ইছৰাইলে কৈছিল, ঈশ্বৰৰ সেৱা কৰিনো কি লাভ? সেৱা উপাসনা বৃথা। সেই সেৱা উপাসনা তেওঁলোকে আমনিদায়ক যেন পাইছিল, কাৰণ তেওঁলোকৰ অন্তৰখন সেই সেৱাকাৰ্যত নাছিল। আৰু যিহেতু তেওঁলোকৰ অন্তৰখন সেই সেৱাকাৰ্যত নাছিল, গতিকে ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ কৰা নাছিল। গতিকে তেওঁলোকে সেই অৱস্থাটোৰ বাবে ঈশ্বৰকেই দুখ দিছিল। তেওঁলোকে কৈছিল, ঈশ্বৰৰ সেৱা কৰি লাভ নাই। এৰা, তেওঁলোকে যিদৰে সেৱা কৰিছিল, তেনেদৰে সেৱা কৰি অৱশ্যে একো লাভ নাই। এতিয়া আমি এটা অতি চোকা মন্তব্য কৰিব খুজিছো। বহুতো মানুহে দেওবাৰে গীৰ্জা উপাসনাত যোগ দিয়ে, কিন্তু তেওঁলোকে তেনেদৰে যোগ দি একো লাভ নাই। তেওঁলোকৰ অন্তৰখন সেই উপাসনাত নাথাকে। তেওঁলোক গীৰ্জালৈ যায় কেৱল সমালোচনা কৰিবলৈহে। এজন লোকে মন্তব্য কৰিছিল, বহুতো মানুহে গীৰ্জালৈ যায় কাৰণ শুবৰ বাবে সেই ঠাইখন বৰ ভাল। প্ৰিয় শ্ৰোতা, যদি আপোনাৰ অন্তৰখন তাত নাই, যদি আপুনি ঈশ্বৰক ভাল নাপায়, যদি আপুনি তেওঁক স্তুতি প্ৰশংসা আৰু সেৱা কৰিবলৈ নিবিচাৰে, তেন্তে কোনো লাভ নাই। আজি আমাৰ বাবে উপাসনাৰ স্তৰটো বৰ সুন্দৰ। প্ৰভু যীশুৱে নাদৰ পাৰত সেই তিৰোতাগৰাকীক এইবুলি কৈছিল, জোহন 4 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদৰ পৰা 24 নম্বৰ পদলৈকে পঢ়ি দিম। ইয়াত এনেদৰে লিখা আছে, যীশুৱে তেওঁক ক'লে, হে নাৰী, মোক বিশ্বাস কৰা, যি কালত তোমালোকে এই পৰ্বতত নাইবা জিৰচালেম নগৰত পিতৃৰ ভজনা নকৰিবা, সেই কাল আহিছে। তোমালোকে যিহক নাজানা তাৰ ভজনা কৰা, আমি যিহক জানো তাৰ ভজনা কৰোঁ, কিয়নো যিহুদী লোকৰ মাজৰ পৰাই পৰিত্ৰাণ হয়। কিন্তু যি কালত স্বৰূপ ভকতসকলে আত্মাৰে আৰু সত্যেৰে পিতৃৰ ভজনা কৰিব, এনে কাল আহিছে, এতিয়াও হৈছে, কিয়নো পিতৃয়ে এনেকুৱা ভকতসকলক বিচাৰে। ঈশ্বৰেই আত্মা, আৰু তেওঁৰ ভজনা কৰাবিলাকে আত্মাৰে আৰু সত্যৰে তেওঁৰ ভজনা কৰিব লাগে। প্ৰভু যীশুৱে তিৰোতাগৰাকীক কৈছিল যে এনেদিন আহিছে যিদিনত প্ৰকৃত উপাসকসকলে ঈশ্বৰক পৰ্বতত উপাসনা কৰিবলৈ নাযায়, কিন্তু আজিও বহুতে পৰ্বতত ৰক্তাক্ত বলি আগবঢ়াই আছে। তেওঁ কৈছিল জিৰচালেমলৈকো নাযায়, জিৰচালেম ঈশ্বৰক উপাসনা কৰা ঠাই নহয়। প্ৰভু যীশুৱে কৈছিল যে প্ৰকৃত উপাসকে ঈশ্বৰক আত্মাৰে আৰু সত্যৰেহে ভজনা কৰিব। তেওঁলোকে ঈশ্বৰৰ বাক্যক প্ৰেম কৰিব, তেওঁলোকে তেওঁক সেৱা কৰিব বিচাৰিব, তেওঁলোকে তেওঁৰ বাধ্য হৈ চলিবলৈ ইচ্ছা কৰিব, তেওঁলোকে তেওঁক উপাসনা আৰু প্ৰশংসা কৰিবলৈ বিচাৰিব। এবাৰ এজন মানুহে এজন বাইবেল শিক্ষকক কৈছিল, মহাশয়, মই নিশ্চয় নৰকলৈ যাম কাৰণ মই দেওবাৰে গল্ফ খেলিবলৈ যাওঁ। শিক্ষকজনে উত্তৰ দিছিল, নাই, আপুনি গল্ফ খেলা কাৰণে নৰকলৈ নাযায়, আপুনি নৰকলৈ গৈ আছে কাৰণ আপুনি প্ৰভু যীশুখ্ৰীষ্টক প্ৰত্যাখ্যান কৰিছে, তাত গল্ফ খেলৰ কোনো ভাগ নাই। আচলতে গীৰ্জাঘৰৰ পৰা বহুতো মানুহে দেওবাৰে গল্ফ খেলিবলৈ গ'লেহে ভাল আছিল, কাৰণ তেওঁলোকে নানান সমস্যাৰহে সৃষ্টি কৰি থাকে, তেওঁলোকে সত্যৰে আৰু আত্মাৰে ঈশ্বৰক ভজনা নকৰে। প্ৰিয় শ্ৰোতা, বাহ্যিক ধৰ্মীয় ৰীতি নীতি পালনৰ পৰা একো লাভ নাই। আচল কথাটো হৈছে আপোনাৰ হৃদয়ৰ অৱস্থাটো কি আৰু যীশুখ্ৰীষ্টৰ লগত আপোনাৰ সম্বন্ধটো কি। মলাখীৰ দিনৰ লোকসকলে ঈশ্বৰক উপাসনা কৰাটো নিৰৰ্থক হৈছিল, কিন্তু সমস্যাটো ঈশ্বৰত নহয়, তেওঁলোকতহে আছিল। এবাৰ এজন মানুহে হস্পিটেলত থকা ৰোগী এজন চাবলৈ গৈছিল। কোঠাৰ বাহিৰতেই ৰোগীজনৰ ভাৰ্যাই মানুহজনক কৈছিল যে ডাক্তৰে ৰোগীজনৰ সোনকালে মৃত্যু হ'ব বুলি জনাইছে। মানুহজন ভিতৰ সোমাই গৈ ৰোগীজনৰ বাবে প্ৰাৰ্থনা কৰিলে আৰু অলপ কথা ক'লে। কেৱল মানুহজনক সান্তনা দিবলৈকে নহয়, কিন্তু তেওঁৰ ভাৰ্যায়ো যাতে তেওঁৰ পৰিত্ৰাণ সম্বন্ধে নিশ্চিত হ'ব পাৰে। ৰোগীজনে ক'লে, মহাশয়, মোৰ খুব ঠাণ্ডা লাগিছে, মোৰ গাত আপুনি সেই কম্বলখন দিবনে? মানুহজনে কম্বলখন দিলে। কোঠাটো আচলতে বেছ গৰম আছিল, কিন্তু ৰোগীজন জাৰত ঠেৰেঙা লাগিব ধৰিছিল। তেওঁ কোঠাটোকেই দুখ দি কৈছিল, তেওঁলোকে কোঠাটো গৰম কৰি ৰখাৰ ব্যৱস্থা কৰিব লাগে, কিন্তু কোঠাটো আচলতে প্ৰয়োজনতকৈ বেছিহে গৰম আছিল। আজি বহুতো মানুহে তেওঁলোকে যোগ দিয়া গীৰ্জাটোৰ পৰিৱেশ অতি সেমেকা, চেঁচা বুলি কয়, কিন্তু মণ্ডলীটো চেঁচা নে আপুনিহে চেঁচা সেইটো মন কৰা উচিত, পৰীক্ষা কৰি চোৱাটো ভাল। মলাখীৰ দিনতো সমস্যাটো মানুহবোৰতহে আছিল, ঈশ্বৰত একো সমস্যা নাছিল। উচিত উপাসনাৰ এটা সুন্দৰ সূত্ৰ আমালৈ দাঙি ধৰা হৈছে যীশুয়া 58 নম্বৰ অধ্যায়ত। তেওঁবিলাকে কয়, আমি লঘোণ দিয়াত তুমি কিয় দৃষ্টি নকৰা, আৰু আমি নিজ নিজ প্ৰাণক দুখ দিয়াত তুমি কিয় তালৈ মন নিদিয়া? চোৱা, তোমালোকে লঘোণৰ দিনাও তোমালোকৰ নিজৰ কাৰ্য চলোৱা আৰু তোমালোকৰ আটাই বনোৱাবিলাকক উপদ্ৰৱ কৰা। চোৱা, তোমালোকে বিবাদ আৰু দণ্ড কৰি বৰ আৰু খঙেৰে ভুকু মাৰিবৰ অৰ্থেহে লঘোণ দিয়া। বৰ্তমানে তোমালোকে ঊৰ্ধলোকত তোমালোকৰ মাত শুনাব পৰাকৈ লঘোণ নিদিয়া। যীশুয়া 58 নম্বৰ অধ্যায়ৰ 3 আৰু 4 নম্বৰ পদ। অৰ্থাৎ মলাখীৰ দিনৰ যি সমস্যা, যীশুয়াৰ দিনতো সেই একে সমস্যাই আছিল। তেওঁলোকে লঘোণ দিছিল, প্ৰাৰ্থনা কৰিছিল, কিন্তু ঈশ্বৰৰ পৰা একো সঁহাৰি পোৱা নাছিল। ঈশ্বৰে কৈছে, মই তোমালোকৰ উপবাস, তোমালোকৰ ৰীতি নীতি পালন আৰু ধৰ্ম বিষয়ক বাদানুবাদ আদিলৈ অলপো মনোযোগ নিদিওঁ। মানুহবিলাকে ধৰ্ম বিষয়ক তৰ্ক বিতৰ্কহে কৰিব বিচাৰিছিল, কিন্তু সেইবোৰৰ পৰা আচলতে একো লাভ নাই। এতিয়া আমি প্ৰকৃত উপাসনাৰ সূত্ৰটো এনেদৰে পাওঁ। যীশুয়া 58 নম্বৰ অধ্যায়ৰ 6 পৰা 8 নম্বৰ পদলৈকে পঢ়ি দিম। দুষ্টতাৰ বান্ধ মুকলি কৰাই, জুৱলিৰ শলমাৰি হুলুকুৱাই, আৰু উপদ্ৰৱ পোৱা লোকবিলাকক স্বাধীন কৰি বিদায় দিয়াই, আৰু তোমালোকে প্ৰত্যেক জুৱলি ভঙাই জানো মোৰ মনোনীত ব্ৰত নহয়। ক্ষুধাটোৰ লোকক আহাৰ বাতি দিয়াই আৰু খেদি দিয়া দুখীয়াবিলাকক নিজৰ ঘৰত আশ্ৰয় দিয়াই ব্ৰত নহয়নে? উলংগ দেখি তাক বস্ত্ৰ দান কৰাই আৰু নিজ মঙহৰ পৰা নিজকে লুকুৱাই নৰখাই ব্ৰত নহয়নে? ইয়াকে কৰিলে অৰুণোদয়ৰ দৰে তোমাৰ দীপ্তি মেঘ ফালি ওলাব আৰু তোমাৰ আৰোগ্যতা শীঘ্ৰে গজি ওলাব, আৰু তোমাৰ ধাৰ্মিকতা তোমাৰ আগত যাওঁতা আৰু জিহুৱাৰ গৌৰৱ তোমাৰ পাছত যাওঁতা হ'ব। যীশুয়া 58 নম্বৰ অধ্যায়ৰ 6 পৰা 8 নম্বৰ পদলৈকে পঢ়িলো। অৰ্থাৎ যেতিয়া আপুনি উপাসনা কৰিবলৈ আহে, তেতিয়া এইটো লক্ষ্য কৰা উচিত আপোনাৰ জীৱনটোৱে যাতে সেই উপাসনা সমৰ্থন কৰিব পাৰে। এতিয়া মলাখী 3 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদটো পঢ়ি দিছো। আমি গৰ্বী লোকবিলাককহে ধন্য বোলো, হয়, দুষ্কৰ্মীবোৰৰে উন্নতি হৈছে আৰু সিহঁতে ঈশ্বৰক পৰীক্ষা কৰিও ৰক্ষা পাইছে। মলাখীৰ দিনৰ মানুহবোৰে হয়তো ভাবিছিল ঈশ্বৰক প্ৰৰোচিত কৰিও তেওঁলোক সাৰি যাব পাৰিব, কিন্তু হবক্কুক ভাৱবাদীয়ে তেওঁৰ সময়ত জানিব পৰাৰ দৰে ঈশ্বৰে নিজৰ কামত অগ্ৰসৰ হৈ আছিল আৰু ইছৰাইল জাতিটোৰ জীৱনত হস্তক্ষেপ কৰি গোটেই জাতিটোক সুধবিচাৰ কৰি দণ্ড দিবলৈ ঈশ্বৰ আগবাঢ়ি আছিল। আজিও যদি আমি ঘটনাবোৰৰ আঁৰত কি ঘটি আছে চালোহেঁতেন আৰু ঈশ্বৰৰ চকুৰি ঘূৰি থকা আৰু সময়ে চমু চাপি অহা দেখিলোহেঁতেন, তেনেহলে কৰুণা বিচাৰি আমি ঈশ্বৰৰ আগত প্ৰাৰ্থনা জনালোহেঁতেন। ঈশ্বৰ সক্ৰিয় হৈ আছে, কিন্তু মানুহৰ কাণসাৰ নাই। আপোনাৰ বাৰু কাণসাৰ আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
মই তোমাৰ আৰাধনা কৰো, মই তোমাৰ আৰাধনা কৰো, মই তোমাৰ আৰাধনা কৰো, পিছলে উভতি নাযাওঁ। তোমাৰ গধীৰ নত কৰি যদি যাব পাৰো তোমাৰ পথে, দুখ কষ্ট আহিলে জীৱন পিছলে উভতি নাযাওঁ। তোমাৰ গধীৰ নত কৰি যদি যাব পাৰো পথে, দুকষ্ট আহিলে জীৱন চলে উভতি নাযাওঁ। মই তোমাৰে সেৱা কৰো, মই তোমাৰে সেৱা কৰো, মই তোমাৰে সেৱা কৰো, পিছলে উভতি নাযাওঁ। তোমাৰ গধীৰ নত কৰি যদি যাব পাৰো তোমাৰ পথে, দুকষ্ট আহিলে জীৱন পিছলে উভতি নাযাওঁ। তোমার আগতির নত করি যদি যাব পার তোমার পথে দুঃখ কষ্ট আহিলে জীবন পিছলে উভতি না যায়।